Good evening, Itu Agashwani Kohima. Samlaga Kobor Puria Sim Kung Nongla. Pohela headlines. Nagalandba, festive laga Kushi Bar Haikina Christmas Punjibali Suruguri say. President Robert E. Mormo, Chief Minister Nipiruba, Christmas greetings Janaisi. Isruba Kamiya Puri, next generation US communication satellite Bluebird Block 2 launch Kurisi Aro, high level meeting bra, Northeast the Agri Horti sector, Takut Kuritibali Charja Kurise. Itia Pura Kobor. Jisu Kristalaga Jona Manabali Kali Olop Ganta Bakitake Somadi Festival Atmato Nagalan Laga Towns Aro Bosti Kandi Bishi Barhai Jaise Girja Kandi Special Pratana Services Rakikina Koyers Ba Coral Kaigina Birayasi Aro Gor Kandu Lights Ba Ujalaguri Dise Community Jamaguria Midnight Services Rakia Aro Ek Sat Kana Kadu Celebration Laga Sopsi Dorkar Hisapi Rakikina Nagalanba, Eki Sat Milai Rakelaka Musbut tradition de Kayase, Mugokchongbra, Ekta Mahilabra Christmas to Tainimiti Kiase, Ido Kuidia, Itihoni Bali Babo.
My name is Natula. Well, we all know it's Christmas time, which means the season of gifting and receiving gifts, the season of gathering over bippies and caroling. But for me, this Christmas, I plan to rediscover the true essence of Christmas. I prepare to give more time to Christ and connect with Him and build myself in my spiritual growth. Because we all know Christmas is meaningless without Christ. In all the celebrations and preparations of Christmas, let us not miss out on Christ, who is actually the reason of the season.
Nagaland Kushi Asta Aru celebration Bishi Rakigana State Manokan Basizen do Mila Jura Laga Bhavanadi Rakyase. President Robert E. Mormobra, Christmas Laga Evti Manokan Lokudi greetings Janaise. Ekta message de President Bakwese ke Christmas do Kushi Laga Festival Asi John Ba Morom Aru Compassion Laga Khobar Janayase. Tabrakusi Etebra Sop Lokudi Lord Jesus Christ Ba Humanity Laga Bhalai Karne Jivan Diadu Yat Guridi Ase. Tabrakusi Gokishan Bra Manokan Lokudi Shanti, Milmilab, Equality, Aru Samashti, Siva Kuria Laka Values, Takut Kuridi Bali Monot Haidi Ase. President Mormoba, Sop Lokudi Jisulaka Rasta Di Jaigina, Morom Aru Milmilab Takya Samajikta Banaiti Bali Kam Guribali Onorat Kurise. Nagaland Chief Minister Nipiruba State Laka Manokan Lokodi Blessed Christmas Greetings Janaise XT Ekta Message Di Festival Bra Manokan Laka Monde Bishi Shanti Rakigana Ghor Kandi Khushi Thakibali Tarba Umi Janaise Shri Ryoba Jisu Krista Laka Message Bra Sob Jivandi Gai Kuri Asa Takot Kuri Dibali Prathana Dise Indian Space Research Organization ISRO ba ekta next generation US communication satellite Bluebird Block 2 do itulaka sabse bhari vehicle LVM3 M62 Sri Harikota Andhra Pradesh ba aji kamyapuri launch korise itu shuru kori dia do Sadish Dhawan Space Station de Pujur 8:55 Indian Standard Time de hoise 15 minutes nishina Hawaii Jahaz laga Mofusel Pasudi Spacecraft Bluebird Block 2 do Vehicle bra alakho jagina orbit de bohaise ISRO Chairman V. Narayanan bra Kamyab launch de badhai di se aru Indian launcher chalaikena Indian soil bra idu sabse bhari satellite uthai dia laga koi di se
Extremely happy to announce that LVM3 Bahubali rocket M6 launch vehicle has successfully and precisely injected the Bluebird Block 2 communication satellite in the intended orbit. This was not an easy task considering the enormous efforts required because it requires very close coordination among various teams at different ISRO centers, units, industry, launch complex and the entire infrastructure availability.
Bluebird Block 2 mission to Global LEO, Low Earth Orbit, Constellation Laga Bhakti Thakikana, Satellite Ba Direct to Mobile Connectivity Dibulyase, Itura 4G, Aro 5G Voice, Aro Video Calls, Text, Streaming, Aro Data Do Sob Samaydi Jolabali Dibo, Prime Minister Narendra Modi, Aro Kisima Dosra Leaders Ba, ISRO Lokodi Kamiyab Launch Karne Badhaidi Se. Agashwani Kohimarbra apni khan lokodi khobor anidi ase taza khobor honibo karoni ami khan laga excendals AIR news alerts aro AIR underscore kohimadi follow koribi apni khan ba idu khobor do news on your app or youtube channel AIR news kohimarbra honiboli pabo welcome back apni khan samlaga khobor honi ase প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ কৈছে যে জিঅ' পলিটিকেল এনভাইৰনমেণ্ট বনাই দিয়া আৰু নতুন ছিকিউৰিটী দোকানৰ জল্দি স্মাৰ্টাৰ আৰু ঠিক হিচাপ ফেচলা বনাবলৈ দৰকাৰ আছে। প্ৰেচিডেণ্ট বা ইণ্ডিয়ান ডিফেন্স একাউণ্ট ছাৰ্ভিচ 2024 বেচ লগা প্ৰবেচনাৰ্ছ লগতে ৰাষ্ট্ৰপতি ভৱনে আজি কথা কৰি অহা সময় এইটো কৈছে। তাৰ পৰা চৰকাৰ লগা এম্বিচিয়াছ আত্মনিৰ্ভৰ ভাৰত অভিযান দি মদত দিবলৈ দৰকাৰ জনাই কিনে ইণ্ডিজিনিয়াছ প্ৰডাকশ্যন দি মনত হাই দিবলৈ, লোকেল ছাপ্লাই চেইনছ মজবুত কৰি দিবলৈ, ডমেষ্টিক ইণ্ডাষ্ট্ৰী বঢ়াই দিবলৈ কৈছে। প্ৰেচিডেণ্ট মুৰ্মুৰ কৈছে যে ডিফেন্স একাউণ্টছ ডিপাৰ্টমেণ্টৰ সূতা হিচাপ এডাপ্ট, ইনোভেট আৰু মডাৰ্নাইজ কৰিবলৈ লাগে। ভাইচ প্ৰেচিডেণ্ট চি ভি ৰাধা কৃষ্ণন কৈছে যে দেশ বা ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ দি আগে বঢ়াই কিনে খোলা আৰু চাফা, ইফিচিয়েঞ্চি আৰু ইনক্লুশ্যন দি দৰকাৰ ৰাখি আছে। শ্ৰী ৰাধা কৃষ্ণন এটা কিতাপ টাইটেলড ইকনমিক এম্পাৱাৰমেণ্ট অফ ভাৰত ইন দ্য মোডী এৰাডো ৰিলিজ কৰি দিয়া পাছত এইটো পিছে জয়ন্ত ডক্টৰ সিকান্দৰ কুমাৰ বৰা লিখিয়াদো ভাইচ প্ৰেচিডেণ্ট ইংলিফ নাইডেলি দি আজি ৰাখিছে। ভাইচ প্ৰেচিডেণ্ট কৈছে যে আজি ইণ্ডিয়াটো দুনিয়া দি চাৰ্টাৱালা সবচে ডাঙৰ ইকনমি হৈ যাইছে আৰু তিছৰা ৱালা সবচে ডাঙৰ ইকনমি হবলৈ বঢ়াই আছে।
Over the last decade, India has witnessed a period of remarkable economic transformation and renewed confidence. Modi ji is a strong believer that India can come up. That is the reason why from nowhere we have become the fifth largest economy and fourth largest economy, and we are moving towards the third largest economy.
ইউনিয়ন মিনিষ্ট্ৰী ফৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন জয়তী ৰাতিটিয়া সিন্ধিয়াৰ পৰা হাই লেভেল টাস্ক ফৰ্চ মিটিংটো এগ্ৰিকালচাৰ আৰু হৰ্টিকালচাৰে আজি নাই দিল্লী দি ভাগ লৈছে। মিটিংৰ এগ্ৰি হৰ্টি ইকোচিষ্টেম মজবুত কৰি দিবলৈ ৰিজন লগা তাকত চলাই কিনা স্পেচিয়েলাইজেশ্যন, কোৱালিটি আৰু প্ৰডাক্টছ লগা ইউনিক চিলিং প্ৰপজিশ্যন হিচাপে খাৰা কৰিবলৈ পাৰি আদি দৰকাৰ ৰাখিছে। চাৰ্চা কৰি আদি ক্লাষ্টাৰ ড্ৰিভেন ষ্ট্ৰেটজিৰ মেজাৰেবল আৰু ছাষ্টেইনেবল আউটকামছ ৰাখি কিনা মাৰ্কেট লিংগেজ তাকত কৰি দিবলৈ, ভেলু চেইন দি কমজোৰ খান হাতাই দিবলৈ আৰু লম্বা সময় এটা কামাই দিয়া নৰ্থ ইষ্ট কিষাণ খান লগতে উঠাই দিবলৈ আছে। মিটিংৰ এটা চাফা ৰোডমেপ বনাই কিনে ফাউণ্ডেশ্যনেল ইণ্টাৰভেনশ্যনছ পৰা ফুল স্কেল ভেলু চেইন মিলাই দিয়াটো বঢ়াই দিবলৈ দৰকাৰ দি চৰ্চা কৰিছে। নাগালেণ্ড পুলিচ বা কনষ্টেবল ৰিক্ৰুটমেণ্ট কাৰণে ফিজিকেল আৰু মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট নিমিত্তে জনাই দিছে। টেষ্টটো আহিয়া চাল 7 তাৰিখৰ পৰা 13 তাৰিখ তক ৰাখি কিনে ষ্টেটি ৰিক্ৰুটমেণ্টটো 1176 কনষ্টেবল জেনেৰেল ডিউটি পষ্ট কাৰণে ৰাখিবলৈ আছে। এটা অফিচিয়েল নটিফিকেশ্যন পৰা কৈছে যে টেষ্টটো চব ডিষ্ট্ৰিক্টে ডেজিগনেটেড জেগা খান্দি ৰাখিবলৈ আছে। প্ৰভিজনেলি একচেপ্টেড কেণ্ডিডেটছ লগতে চব দৰকাৰ ডকুমেণ্টছ লগা ফটো কপিজটো, এডুকেশ্যনেল চাৰ্টিফিকেটছ, আইডেণ্টিটি প্ৰুফ, ইণ্ডিজিনাছ ইণ্ডিপেণ্ডেণ্ট চাৰ্টিফিকেটছ, কাষ্ট চাৰ্টিফিকেট দৰকাৰ হিচাপ আৰু ডেট অফ বাৰ্থ লগা প্ৰুফ মিলাই কিনে ভেৰিফিকেশ্যন কাৰণে আনিবলৈ জনাই দিছে। ডকুমেণ্ট স্ক্ৰুটিনিটো 2 তাৰিখ চব জেগা দি চুৰু কৰিব আৰু এডমিট কাৰ্ড স্কানটো নাগালেণ্ড পুলিচ ৰিক্ৰুটমেণ্ট পৰ্টেলৰ পৰা ডাউনলোড কৰিবলৈ পাৰিব। ৰিটেন এক্সামিনেশ্যনটো 20 তাৰিখ ৰাখিব আৰু ইণ্টাৰভিউ কাৰণে সময়টো 5 ছুটি জনাই দিবলৈ আছে। চব মিলাই কিনে 31,489 কেণ্ডিডেটছ পৰা ৰিক্ৰুটমেণ্ট ড্ৰাইভ কাৰণে এপ্লিকেশ্যন প্ৰচেছ কমপ্লিট কৰিছে। আৰু হাৱাপানী খবৰ দি নৰ্থ ইষ্ট ৰিজনটি টেম্পাৰেচাৰটো এইটো সপ্তাহ 5 ছুটি নামি যাবলৈ আছে। ইণ্ডিয়া মিটিঅৰলজিকেল ডিপাৰ্টমেণ্টৰ পৰা কৈছে যে মিনিমাম টেম্পাৰেচাৰটো আহিয়া 2 দিন সামাই একে থাকিবলৈ আৰু ইটো পাছতে 5 দিন সময় দি 3-4 ডিগ্ৰী চেলচিয়াছ দি নামি যাবলৈ আছে। নাগালেণ্ড ষ্টেট কেপিটেল কহিমাদে আজি মিনিমামটো 6.5 ডিগ্ৰী চেলচিয়াছ আৰু মেক্সিমামটো 16 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰি কিনে বেছিভাগ ক্লাউডি থাকিছে। খবৰ সৃষ্টি হেডলাইনছ দুবাৰ জনাই আছে। নাগালেণ্ড বা ফেষ্টিভ লগা খুচি বঢ়াই কিনে খ্ৰীষ্টমাছ পুঞ্জিবলৈ চুৰু কৰিছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু চীফ মিনিষ্টাৰ নিফিউৰিৰ পৰা খ্ৰীষ্টমাছ গ্ৰীটিংছ জনাইছে। ইছৰোৰ পৰা কামিয়াব কৰি নেক্সট জেনেৰেশ্যন US কমিউনিকেশ্যন ছেটেলাইট ব্লুবাৰ্ড ব্লক 2 লঞ্চ কৰিছে আৰু হাই লেভেল মিটিং পৰা নৰ্থ ইষ্ট দি এগ্ৰি হৰ্টি ছেক্টৰ তাকত কৰি দিবলৈ চৰ্চা কৰিছে। এইটো লগত আজি চাম লগা খবৰ ইমান ডিচেছ কৰি আছে। শুনি থাকিবি আহিয়াকালি 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে।